Ella Akahpani. Batori hoite moi prajan masohoria. Etia pradhan batori homohol. Hongodor duikhon hodonote 2026-27 borkhor kendriya budget khondorhot aji punor alochona hobo. Kendriya grihomontri Amit Shahe CBI aru Bharatiya Cyber Oporadh Samonnoy Kendrok onnanya protisthan homhor hoiteo ek joutho byabostha gohi tuliboloi ahban janai. ভাৰতে ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ সৈতে সামাজিক সুৰক্ষাৰ অৱদান সম্পৰ্কীয় সামাজিক সুৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে জনসাধাৰণ কেন্দ্ৰিক কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পৰামৰ্শ আৰু সমন্বয়ৰ বাবে ব্ৰিকছ উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি মত প্ৰকাশ কৰিছে। আৰু পুৰুষৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকা আফগানিস্তানৰ অষ্ট্ৰেলিয়া আয়াৰলেণ্ডৰ আৰু ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। সংসদৰ দুয়োখন সদনতে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা আজি পুনৰ আৰম্ভ হ'ব। ৰাজ্যসভাত কালি এই বিষয়ৰ আলোচনাত অংশগ্ৰহণ কৰি শিৱসেনাৰ সাংসদ মিলিন দেউৰাই কয় যে ৰাজনৈতিক আৰু অৰ্থনৈতিক উত্থান পতনৰ এই সময়ত ভাৰত অৰ্থনৈতিক বিকাশ আৰু স্থিৰতা নিদৰ্শনৰূপে পৰিগণিত হৈছে। বিজেপিৰ সুৰেন্দ্ৰ সিং নাগৰে আলোচনাত ভাগ লৈ কয় যে বাজেটত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে আশা আকাংক্ষা পূৰণ আৰু সামাজিক খণ্ডৰ সকলো আঁচনি জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত অগ্ৰাধিকাৰ দিয়া হৈছে। টিডিপিৰ মস্তান ৰাও বিধাই কয় যে এইবাৰৰ বাজেটত অৰ্থনৈতিক স্থিতিশীলতা, আন্তঃগাঁথনি বৃদ্ধি, প্ৰযুক্তিগত পৰিৱৰ্তন আৰু সামাজিক অন্তৰ্ভুক্তিৰ সংমিশ্ৰণ ঘটিছে। এন চি পি এছ চি পিৰ ফৌজিয়া খানে শিশুকেন্দ্ৰিক ব্যয় হ্ৰাস পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে। ডি এম কেৰ কানিময়ীয়ে এইবাৰ বাজেটখনক দুখীয়াৰ কল্যাণৰ পৰিপন্থী বুলি অভিহিত কৰে। কংগ্ৰেছৰ নীৰজ ডাংগীয়ে আলোচনাত ভাগ লৈ বাজেটখন শ্ৰমিক, কৃষক, যুৱ প্ৰজন্ম আৰু মধ্যবিত্ত শ্ৰেণীৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে। তৃণমূল কংগ্ৰেছৰ সুখেন্দু শেখৰ ৰয়ে কয় যে বাজেটত বীমা ক্ষেত্ৰত 100% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বীমা কোম্পানীসমূহৰ ব্যৱসায় প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। লোকসভাতো কেন্দ্ৰীয় বাজেটক লৈ কালি আলোচনা হয়। কংগ্ৰেছ সাংসদ শশী থাৰুৰে আলোচনাৰ পাতনি মেলি কয় যে বাজেটত চৰকাৰী খৰচ কৰ্তন কৰা হৈছে আৰু সংগৃহীত কৰৰ পৰিমাণ অপৰিৱৰ্তিত ৰখা হৈছে। বিজেপিৰ অপৰাজিতা সাৰংগীয়ে কয় যে বাজেটত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা, দৃঢ়তা আৰু নিৰন্তৰতাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। আলোচনাত ভাগ লৈ তৃণমূল কংগ্ৰেছৰ অভিষেক বেনাৰ্জীয়ে সংবিধানত ৰাজ্যসমূহৰ মাজত সমতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে যদিও বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে বচা বচা ৰাজ্যক অগ্ৰাধিকাৰ দিয়া নীতি গ্ৰহণ কৰি আহিছে বুলিও অভিযোগ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চি বি আই আৰু ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰক এন আই এ, ই ডি আৰু বেংকৰ দৰে অন্যান্য প্ৰতিষ্ঠানসমূহৰ দৰে এক যৌথ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। ইয়াৰ ফলত এক সমন্বিত আৰু অতি সুৰক্ষিত পৰিৱেশতন্ত্ৰ উদ্ভাৱন কৰিব পাৰি আৰু অপৰাধ সংঘটিত কৰিবলৈ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা চাইবাৰ অপৰাধীক প্ৰতিহত কৰিবলৈ আগবাঢ়ি থাকিব পাৰি। গৃহমন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত চাইবাৰ প্ৰৱঞ্চনা নিয়ন্ত্ৰণ আৰু ইয়াৰ সৈতে জড়িত ব্যৱস্থাৰ বিনাশ সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি কৰি এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে চাইবাৰ সুৰক্ষাৰ বিষয়টো দেশৰ সুৰক্ষাৰ সৈতে জড়িত। তেওঁ কয় যে ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত হৈছে। তেওঁ লগতে দেশবাসীৰ মাজত চাইবাৰ সুৰক্ষাৰ বিষয়ে অধিক সজাগতা সৃষ্টিৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশত প্ৰতি 37 ছেকেণ্ডত এজন ব্যক্তি আৰু প্ৰতি ঘণ্টাত 100জনকৈ লোক চাইবাৰ অপৰাধৰ বলি হয়। শ্ৰীশ্বাহে লগতে কয় যে 3,61,000 চাইবাৰ জালিয়াতিৰ অভিযোগৰ জৰিয়তে চৰকাৰে 8,189 কোটি টকা সুৰক্ষিত কৰিছে, যিটো উল্লেখযোগ্য সফলতা হিচাপে পৰিগণিত। ভাৰতে ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ সৈতে সামাজিক সুৰক্ষাৰ অৱদান সম্পৰ্কীয় সামাজিক সুৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত কালি বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু ভাৰতত থকা ব্ৰিটিছ উচ্চায়ুক্ত লিণ্ডি কেমেৰনে এই চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে এই চুক্তিয়ে 36 মাহৰ বাবে পৰস্পৰৰ ভূখণ্ডক অস্থায়ীভাৱে নিযুক্তি দিয়া দুয়োখন দেশৰ কৰ্মচাৰীৰ বাবে সামাজিক সুৰক্ষা নিশ্চিত কৰিব। এই চুক্তিয়ে কম সময়ৰ বাবে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক গতিশীলতা আৰু সামাজিক সুৰক্ষা অব্যাহত ৰখাত সহায় কৰিব। মন্ত্ৰালয়ে লগতে কয় যে এই চুক্তিখন ব্ৰিটেইনৰ সৈতে ভাৰতৰ বাণিজ্যিক চুক্তিৰ অংশ আৰু ই সৰ্বাংগীন অৰ্থনৈতিক চুক্তিৰ সৈতে কাৰ্যকৰী হ'ব। শ্ৰীমিশ্ৰীয়ে ব্ৰিক্স শ্বেৰ্পা বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতত থকা চীনৰ কাৰ্যবাহী উপ বিদেশ মন্ত্ৰী মা ঝাওস্কুৰ সৈতে ভাৰত চীন কৌশলগত আলোচনাত অংশগ্ৰহণ কৰে। এই বৈঠকত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ ইতিবাচক গতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু জনসাধাৰণৰ আদান প্ৰদান বৃদ্ধি কৰি সম্পৰ্ক আৰু অধিক আগুৱাই নিয়াৰ উপায়ৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন এই মাহৰ 17 তাৰিখে 3-দিনীয়া ভ্ৰমণসূচীলৈ ভাৰতত উপস্থিত হ'ব। ৰাষ্ট্ৰপতি মেক্ৰনে অহা 19 ফেব্ৰুৱাৰীত নতুন দিল্লীত AI ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে নতুন দিল্লীত অহা 16 ফেব্ৰুৱাৰীৰ পৰা এই সন্মিলন অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ সময়ছোৱাত দুয়োগৰাকী নেতাই হৰাইজন 2047 ৰোডমেপত সন্নিৱিষ্ট কৰা অনুসৰি বিভিন্ন ক্ষেত্ৰৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব। ইয়াৰ উপৰি দুয়োগৰাকী নেতাই মুম্বাইত 2026 বৰ্ষত দুয়োখন দেশতে অনুষ্ঠিত হ'বলগীয়া ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষও যুটীয়াভাৱে মুকলি কৰিব। যোৱা বছৰৰ 2 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি মেক্ৰনৰ এই ভ্ৰমণে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ পাৰস্পৰিক আস্থা আৰু গভীৰতা প্ৰতিফলিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ব্ৰিক্স 2026ত অংশগ্ৰহণ কৰা বিভিন্ন দেশৰ প্ৰতিনিধি আৰু শ্বেৰ্পাৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে 20 বছৰ সম্পূৰ্ণ কৰা ব্ৰিক্স জনসাধাৰণ কেন্দ্ৰিক কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, পৰামৰ্শ আৰু সমন্বয়ৰ বাবে উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ব্ৰিক্স 2026ৰ উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ অগ্ৰাধিকাৰসমূহ আগবঢ়াই নিয়াৰ বাবে প্ৰতিনিধি দলসমূহে প্ৰদান কৰা পৰামৰ্শ আৰু দৃষ্টিভংগী অতি মূল্যৱান। আকাশবাণীৰ বাতৰি বিভাগে আজি বিজ্ঞানত আন্তঃৰাষ্ট্ৰীয় মহিলা আৰু কন্যা দিৱস উপলক্ষে গল্পৰ আঁৰৰ ব্যক্তি শীৰ্ষক পডকাষ্ট ধাৰাবাহিকত কাউন্সিল অব ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ এল কলাইছেলভিৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। ডঃ এল কলাইছেলভি হৈছে CSIRৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা। এই অনুষ্ঠানটি পুৱা 9:10 আকাশবাণীৰ FM গোল্ড যোগে শুনিবলৈ পোৱা যাব। আজি সন্ধিয়া 5:10 অনুষ্ঠানটি পুনৰ সম্প্ৰচাৰ শুনিবলৈ পোৱা যাব। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন প্ৰসাদে কালি নতুন দিল্লীৰ কৰ্তব্যপথত ইণ্ডিয়া AI শ্বকেচ বাছৰ শুভাৰম্ভ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰসাদে কয় যে এই শুভাৰম্ভণি ইণ্ডিয়া AI ইম্পেক্ট সন্মিলনৰ অংশ আৰু এই সন্মিলন অহা 16 তাৰিখৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই বাছৰ লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা আৰু যুৱক যুৱতীসকলক ইয়াৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে জ্ঞাত কৰা। দেশৰ যুৱক যুৱতী, ষ্টাৰ্টআপ, গৱেষক আৰু উদ্ভাৱকসকলে দেশক কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে ক্ষেত্ৰত সমগ্ৰ বিশ্বত সেৱা প্ৰদানকাৰী হিচাপে গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা বিভিন্ন খণ্ডত নিয়োগ, উৎপাদনশীলতা আৰু আয় বৃদ্ধি হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সৈতে মত বিনিময় কৰে। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচৌহানে কয় যে অন্ধ্ৰপ্ৰদেশে দেশৰ কৃষিত প্ৰায় 10% অৰিহণা আগবঢ়ায়। কেন্দ্ৰীয় চৰকাৰে কেইবাখনো আঁচনিৰ পদক্ষেপৰ জৰিয়তে ৰাজ্যখনৰ কৃষি ক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে এটা দল গঠন কৰা বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় বাজেট 2026-27 ঘোষণা কৰা কেইবাখনো আঁচনি ৰূপায়ণৰ বাবে অন্ধ্ৰপ্ৰদেশে দ্ৰুতগতিত কাম কৰি আছে। পুৰুষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দিনৰ 11:00 অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত দক্ষিণ আফ্ৰিকা আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত বিয়লি 3:00 হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত অষ্ট্ৰেলিয়া আয়াৰলেণ্ডৰ সন্মুখীন হ'ব। ইপিনে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত সন্ধিয়া 7:00 হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংসদৰ দুয়োখন সদনৰে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি পুনৰ আলোচনা কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে CBI আৰু ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰক অন্যান্য প্ৰতিষ্ঠানসমূহৰ সৈতেও এক যৌথ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। ভাৰতে ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ সৈতে সামাজিক সুৰক্ষাৰ অৱদান সম্পৰ্কীয় সামাজিক সুৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। আৰু পুৰুষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকা আফগানিস্তানত অষ্ট্ৰেলিয়া আয়াৰলেণ্ডৰ আৰু ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি 7:55